আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো শুনিছে তাৰ দ্বাৰা আচলতে ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ শ্ৰদ্ধা ভক্তিৰ কথাই প্ৰকাশ পাইছে। সেই মহান ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ সহজ সৰল অধ্যয়নেই আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ উদ্দেশ্য। সেই ক্ষেত্ৰত আমি কিমান দূৰ সফল হৈছো তাৰ বিচাৰ আপোনালোকৰ হাতত। আপোনালোকৰ মতামত আদি আমালৈ চিঠি লিখি জনাবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহ'লে আজিয়ে লিখিবচোন। যদি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে তেনেহ'লে লিখিবলৈ যেন এৰি নিদিয়ে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে সাধাৰণ মানুহক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য বুজি পাবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন তোমাৰ মহান আশীৰ্বাদেৰে সফল কৰি তোলা। তোমাৰ স্পষ্ট মাত তেওঁলোকক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেকেইদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰ বা চমুকৈ ৰোমিয়া পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই ৰোমিয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। আমি প্ৰথমতেই 15 আৰু 16 এই পদ দুটা পাঠ কৰি দিব খুজিছো। ইয়াত এনেদৰে লিখা আছে, যিবিলাকে আনন্দ কৰে তেওঁবিলাকে সৈতে আনন্দ কৰা, যিবিলাকে ক্ৰন্দন কৰে তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা, তোমালোকৰ পৰস্পৰৰ ভাৱ একে হওক, বৰ বিষয় চিন্তা নকৰি সামান্যবিলাকৰ মতে চলিবা, নিজৰ নিজৰ মানত জ্ঞানী নহবা। প্ৰিয় শ্ৰোতা, এই পদ দুটাত প্ৰথমে কোৱা হৈছে যিসকলে আনন্দ কৰে তেওঁলোকৰ লগত আনন্দ কৰা, কিন্তু জগতে সেইটো নকয়। জগতে কয় তুমি যদি হাঁহা তেন্তে জগতেও তোমাৰ লগত হাঁহিব, কিন্তু তুমি যদি কান্দা তেন্তে সকলোৱে তোমাক এৰি যাব। সেয়া কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ধাৰণা হ'ব নালাগে। আমি আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হ'ব লাগে। বাস্তৱ ক্ষেত্ৰতো খ্ৰীষ্টীয় লোকৰ ঘৰত যদি কোনো ব্যক্তিৰ মৃত্যু ঘটে তেন্তে সেই পৰিয়ালৰ লগত একেলগে কন্দাৰ দ্বাৰাহে তেওঁলোকক সান্ত্বনা দিব পাৰি। তাৰ পৰিৱৰ্তে অন্য কোনো প্ৰকাৰ সান্ত্বনাই তেওঁলোকক শান্তি দিব নোৱাৰে। সেই কথা জানিয়েই প্ৰভু যীশুৱেও লাজাৰৰ মৃত্যুত কান্দিছিল। তাৰ পাছত কোৱা হৈছে তোমালোকৰ পৰস্পৰৰ ভাৱ একে হওক। ইয়াৰ দ্বাৰা আচলতে ইজন মানুহৰ ভাৱ সিজনৰ লগত একে হোৱা কথাটো বুজোৱা নাই, কিন্তু কোৱা হৈছে যে তোমালোকৰ প্ৰত্যেকৰে মন প্ৰভু যীশুখ্ৰীষ্টৰ দৰে হওক। অৰ্থাৎ 12 নম্বৰ অধ্যায়ত আমি যিবোৰ কথা ইতিমধ্যে আলোচনা কৰিলো সেইৰূপ হওক। আনহাতে এজন বিশ্বাসকাৰী আন এজন বিশ্বাসকাৰীৰ জীৱনৰ আৱেগ অনুভূতিত সোমাই পৰিব লাগে। সেয়ে খ্ৰীষ্টীয় জীৱন বৰ মনোমোহা কৰি তোলে। এবাৰ মুচিৰ ভনীয়েক মিৰিয়মে মুচিৰ বিৰোধিতা কৰিছিল, তাৰ প্ৰতিফলত মিৰিয়মৰ কুষ্ঠৰোগ হৈছিল। মুচিৰ প্ৰাৰ্থনাত সেই কুষ্ঠৰোগ অৱশ্যে ভাল হ'ল যদিও তাই 7 দিন চাউনিৰ ভিতৰতে থাকিবলগীয়া হ'ল। এই 7 দিন তেওঁলোকৰ যাত্ৰা বন্ধ হৈ আছিল, নহ'লে 7 দিনত তেওঁলোক বহুখিনি আগবাঢ়ি যাব পাৰিলেহেঁতেন। বৰ বিষয় চিন্তা নকৰি সামান্য লোকৰ মতে চলিবা বুলি কোৱাৰ দ্বাৰা বুজোৱা হৈছে যে আমি সৰু মানুহ আৰু সৰু বিষয়ৰ লগত জড়িত হলে আমাৰ কিবা ক্ষতি হ'ব বুলি ভয় কৰিব নালাগে। অৱশ্যে আমাৰ সমাজত এটি শ্ৰেণী বিভাজন অদৃশ্য ৰূপত হলেও চলি থাকে। ফিলিপিয়াসকললৈ লিখা পত্ৰত পৌলে কৈছে যে এই মন তোমালোকৰ হওক যি মন আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আছিল। প্ৰভু যীশুখ্ৰীষ্টক আমি জানো যে নম্ৰতা তেওঁৰ এটি বিশেষ গুণ আছিল। আমিও নম্ৰ হ'ব লাগে। প্ৰভু যীশুৱে কৈছে নম্ৰবিলাক ধন্য কিয়নো দেশখন তেওঁবিলাকে অধিকাৰ কৰিব। নিজৰ নিজৰ মনত জ্ঞানী নহবা বুলি কোৱা কথাষাৰৰ দ্বাৰা বুজোৱা হৈছে যে নিজকে আনতকৈ বেছি জ্ঞানী বুলি নাভাবিবা। এয়া বাইবেলৰ এটি অতি সুন্দৰ বচন, কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলেও কেতিয়াবা ইয়াৰ অপব্যৱহাৰ কৰা দেখা যায়। বহুতো সাধুপুৰুষেও ভাবে যে তেওঁলোক একো একোজন আত্মিক বীৰ, কিন্তু প্ৰকৃততে তেওঁলোক নহয়। এই ধৰণৰ মানুহৰ ক্ষেত্ৰত ঈশ্বৰৰ পৰা জ্ঞান পোৱা মহান ৰজা ছলোমনে হিতোপদেশ 26 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত এটা সুন্দৰ বিবৃতি দি কৈছে, নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ দেখিছানে? তাতকৈ অজ্ঞানৰ বিষয়ে অধিক আশা আছে। এনে কথা ছলোমনেহে ক'ব পাৰিছে, আমি হলে ক'ব নোৱাৰো। প্ৰিয় শ্ৰোতা, এতিয়া আহকচোন খ্ৰীষ্টীয় লোকসকলৰ লগত আমাৰ সম্পৰ্ক কেনে হ'ব লাগে সেই বিষয়ে আলোচনা কৰোঁ। এই বিষয়টো আমি প্ৰত্যেকেই জনা দৰকাৰ, কাৰণ আমি তেওঁলোকৰ মাজতেই বসবাস কৰি আছো। এই বিষয়ে 17 আৰু 18 পদ পঢ়িছো, শুনিব। অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা। সকলো মানুহে দেখাত যি উত্তম তালৈ চিন্তা কৰা। যদি হ'ব পাৰে তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা। প্ৰিয় শ্ৰোতা, ইয়াত প্ৰথমে কোৱা হৈছে যে আমি অখ্ৰীষ্টীয় লোকৰ পৰা কেতিয়াবা অন্যায়, অপকাৰ বা কষ্ট পাব পাৰো, কিন্তু তাৰ পৰিৱৰ্তে আমি তেওঁলোকৰ একো অপকাৰ বা অনিষ্ট কৰিব নালাগে। সকলো মানুহে দেখাত যি উত্তম তালৈ চিন্তা কৰা, এইবুলি কোৱাৰ দ্বাৰা এই কথা আচলতে কোৱা হৈছে যে অসৎ খ্ৰীষ্টিয়ান এজনে যদি খ্ৰীষ্টৰ অনিষ্ট সাধন নকৰে তেন্তে কোনো আন শক্তিয়ে তেওঁৰ অনিষ্ট কৰিব নোৱাৰে। কাৰণ ধৰা হওক যে আপুনি এজন খ্ৰীষ্টীয় ব্যক্তি, গতিকে খ্ৰীষ্টৰ তত্ত্ব আপুনিহে জানে, অখ্ৰীষ্টীয় ব্যক্তিজনে নেজানে। খ্ৰীষ্টৰ আহ্বান, আমন্ত্ৰণ, নিৰ্বাচন, পূৰ্ব পৰিকল্পনা এইবিলাক আপুনিহে জানে, অখ্ৰীষ্টীয় লোকজনে নাজানে। অখ্ৰীষ্টীয়জনে আপোনাক কি বুলি জানে তাক আপুনি জানেনে? তেওঁলোকে জানে আপুনি সৎ আৰু সত্যবাদী হয়নে নহয়, আপুনি পৰোপকাৰী আৰু নিৰ্ভৰশীল হয়নে নহয়, আপুনি ধাৰ ঋণ সময়মতে পৰিশোধ কৰেনে নকৰে, আপুনি নম্ৰ হয়নে নহয়, তেওঁলোকে আপোনাক বিশ্বাস কৰিব পাৰেনে নোৱাৰে, ইত্যাদিৰেহে আপোনাক বিচাৰ কৰিব। এই গুণবোৰ যদি আপোনাৰ আছে তেন্তে ইয়েই উপদেশ দিয়াতকৈ নাইবা খ্ৰীষ্টীয় কিতাপ আৰু পুস্তিকা বিতৰণ কৰাতকৈ বেছি ভাল কাম কৰিব। এইখিনিতে আমি এটা ঘটনা ক'ব খুজিছো। এবাৰ এজন খ্ৰীষ্টিয়ান মানুহে এজন অখ্ৰীষ্টীয় মানুহক এখন খ্ৰীষ্টীয় পুস্তিকা দিছিল। পুস্তিকাখন হাতত লৈ তেওঁ ক'লে, মই এইখন কি কৰিম? উত্তৰত সেই খ্ৰীষ্টিয়ানজনে ক'লে, এইখন আপুনি পঢ়িব আৰু খ্ৰীষ্টীয় জীৱনৰ বিষয়ে জানিব পাৰিব। তেতিয়া মানুহজনে ক'লে, নাই মই নপঢ়ো, কিন্তু আপোনাৰ আচৰণবিলাক মই লক্ষ্য কৰি থাকিম আৰু তাৰ দ্বাৰা মই জানিম যে খ্ৰীষ্টীয় জীৱননো আচলতে কি। এই কথা অতি সঁচা। জগতে আজি খ্ৰীষ্টীয় কিতাপ পত্ৰ পঢ়াতকৈ খ্ৰীষ্টীয় লোকৰ আচৰণবিলাক বেছি মনোযোগেৰে চাই আছে। সেইবুলি আপুনি মোক ভুল নুবুজিব যে খ্ৰীষ্টীয় শুভবাৰ্তাৰ পুস্তিকা বিতৰণ কৰিব নালাগে, তেনে নহয়। খ্ৰীষ্টীয় পুস্তিকা বিতৰণ কৰাৰ লগতে আমি খ্ৰীষ্টীয় আচৰণ কৰাটো বৰ প্ৰয়োজন। যদি হ'ব পাৰে তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা বুলি ক'ব বিচৰা হৈছে। এই পৃথিৱীত বিভিন্ন ধৰণৰ মানুহ আছে। মানুহ বিশেষে ভাৱ, চিন্তা, আচাৰ ব্যৱহাৰ, ধৰ্ম, সংস্কৃতি, ব্যৱসায় ইত্যাদি বেলেগ বেলেগ হ'ব পাৰে। আনহাতে খ্ৰীষ্টীয় লোক এজনে যিহেতু কোনো ধৰ্মীয় নীতি নিয়ম পালন নকৰে, তেনেক্ষেত্ৰত সমাজৰ দৃষ্টিত তেওঁ গ্ৰহণীয় নহ'ব পাৰে। অৱশ্যে নতুনকৈ খ্ৰীষ্টীয় বিশ্বাসলৈ অহা লোকসকলৰ ক্ষেত্ৰত এই ঘটনা চলি থাকে। তেনেক্ষেত্ৰত নতুন বিশ্বাসীসকলে পাৰিলে মিলেৰে থাকিব লাগে, কিন্তু কাজিয়া কৰিব নালাগে আৰু বিশ্বাসৰ ক্ষেত্ৰত কোনো আপোচ কৰিবও নালাগে। সেইকাৰণে পৌলে কৈছে পাৰিলে মিলেৰে থাকিবা, অৰ্থাৎ আমাৰ ফালৰ পৰা আমি সদায় মিলেৰে থাকিবলৈ যত্ন কৰা উচিত। এইবাৰ 19 আৰু 20 নম্বৰ পদ পঢ়িছো, হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা, কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম, কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে তেন্তে তেওঁক ভোজন কৰোৱা, যদি তেওঁৰ পিয়াহ লাগে তেন্তে জল পান কৰোৱা, তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা অঙঠা দম কৰি থবা। প্ৰিয় শ্ৰোতা, এইটোৱেই হ'ল ঈশ্বৰৰ বাক্যৰ সৰ্বোত্তম নীতি। তথাপিতো ঈশ্বৰৰ সন্তানসকলৰ বাবে এই নীতিটো পালন কৰা অতি কঠিন, অৰ্থাৎ এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিয়াটো টান কাম, আমি সহজ বুলি কেতিয়াও ক'ব নোখোজো, কিন্তু ঈশ্বৰে তাকে কৰিবলৈ আমাক কৈছে। এইখিনিতেই এটা ঘটনা ক'ব খুজিছো। এবাৰ এজন মানুহে, খ্ৰীষ্টিয়ান মানুহ এজনক গালত এটা চৰ মাৰি দিছিল, তেতিয়া তেওঁ আনখন গালো পাতি দিছিল, তেতিয়া সেইখন গালতো চৰ মাৰি দিলে। তাৰ পাছত খ্ৰীষ্টিয়ানজনে উঠি আনজনক কেইটামান ওলোটা চৰ সোধাই দিলে। তাকে দেখি আন আন মানুহবিলাকে সুধিলে, তুমি এইটো কি কাম কৰিলা? তাৰ উত্তৰত তেওঁ ক'লে, বাইবেলত ইখনৰ পাছত সিখন গাল পাতি দিবলৈহে কৈছে, কিন্তু তাৰ পাছত কি কৰিব লাগে কোৱা নাই, সেইকাৰণে মই এইটোৱেই কৰিলোঁ। সেইটো আমাৰো দস্তুৰ, আমি আচলতে তাকেই কৰিবলৈ ভাল পাওঁ। কিন্তু ঈশ্বৰৰ বাক্যত কোৱা হৈছে যে কাৰোবাৰ প্ৰতিশোধ যদি আমি নিজে লওঁ তেন্তে বিষয়টো আমি ঈশ্বৰৰ হাতৰ পৰা নিজৰ হাতলৈ অনাৰ দৰে হ'ল। লগতে আমি প্ৰকৃত বিশ্বাসীৰূপে আচৰণ কৰিব পৰা নাই, কিন্তু ঈশ্বৰে কৈছে যে কোনোবাই যদি তোমাক আঘাত কৰে তেন্তে তাৰ প্ৰতিকাৰ মই কৰিম, আৰু এয়া অতি সঁচা কথা। বিশ্বাসকাৰীজনক যদি কোনোবাই অন্যায়কৈ আঘাত কৰে তেন্তে তাৰ প্ৰতিকাৰ ঈশ্বৰে নকৰাকৈ নাথাকে। আমাৰ জীৱনত ইয়াৰ বাস্তৱ প্ৰমাণ আমি পায়েই থাকোঁ। এসময়ত এজন ব্যক্তিয়ে এনেদৰে তেওঁৰ ব্যক্তিগত সাক্ষ্য দিছিল, তেওঁৰ ভাষাৰে এই কথাখিনি ক'ব খুজিছো। এসময়ত মই কাম কৰা মণ্ডলীত এজন বিষয়া আছিল, তেওঁ মোক এটা ডাঙৰ অন্যায় কৰিছিল, সেয়া বৰ ভয়ানক অন্যায় কৰিছিল। প্ৰথমে মই নিজে তাৰ প্ৰতিশোধ ল'ম বুলি ভাবিছিলোঁ, কিন্তু এই পদটি মোৰ মনত পৰাত এই গোটেই বিষয়টো মই ঈশ্বৰৰ হাতত এৰি দিলোঁ আৰু তাৰ প্ৰতিকাৰ সাধিবলৈ প্ৰাৰ্থনা কৰিলোঁ। আৰু সঁচাকৈ তাৰ পাছদিনা তেওঁক বৰ অশান্তিত থকা দেখিবলৈ পাইছিলোঁ, তেওঁ বৰ ডাঙৰ সমস্যাত পৰিল। মই নামাৰিলেও ঈশ্বৰে তেওঁক চাবুকেৰে কোবালে, এনে বাস্তৱ ঘটনা বহুত আছে। এৰা প্ৰিয় শ্ৰোতা, এনেকুৱা উদাহৰণ বহুত আছে, বহুতো লোকে এনেকুৱা সাক্ষ্য দিয়ে। সেইকাৰণে ঈশ্বৰ বিশ্বাসী কোনো লোকক আপুনি অন্যায় বা আঘাত নিদিব। এইবাৰ 21 নম্বৰ পদটো পঢ়িছো, কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ সুকৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰা। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে ছয়তানৰ কবলত মন্দ পৃথিৱীৰ বিৰুদ্ধে আমি যুঁজিব নোৱাৰো, আনহাতে আমি জগতৰ নিয়মেৰে হিংসা আৰু প্ৰতিশোধৰ ভাৱত খ্ৰীষ্টীয় জীৱন যাপনো কৰিব নোৱাৰো। সেইকাৰণে ঈশ্বৰে কৈছে, বেয়াক বেয়াৰে নহয় কিন্তু ভালেৰে পৰাজয় কৰা, অৰ্থাৎ আমাৰ হৃদয়ত থকা পবিত্ৰ আত্মাৰে পৰাজয় কৰা, এই কথাটো কোৱা হৈছে। অৰ্থাৎ আমি যদি আত্মাৰে জীওঁ তেন্তে আত্মাৰে চলো হওক। প্ৰিয় শ্ৰোতা, ৰোমিয়া 12 নম্বৰ অধ্যায়ৰ আলোচনা আমি ইমানতেই শেষ কৰিছো, এতিয়া আমি 13 নম্বৰ অধ্যায়লৈ আগবাঢ়ো হওক। এই 13 নম্বৰ অধ্যায়ৰ মূল বিষয়টো হৈছে চৰকাৰৰ প্ৰতি দায়িত্ব আৰু ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক। এই অধ্যায়তো আমি ঈশ্বৰৰ সন্তানসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে বহুতো দৰকাৰী কথা জানিবলৈ পাম। প্ৰথমতেই ঈশ্বৰৰ সন্তান এজনে জনা দৰকাৰ যে তেওঁ কেৱল এইখন দেশৰেই নাগৰিক নহয়, কিন্তু ঈশ্বৰৰ স্বৰ্গৰাজ্যৰো তেওঁ নাগৰিক। এই দ্বি নাগৰিকত্বই আমাক দুই ধৰণৰ দায়িত্ব দিছে, কিন্তু আমি স্বৰ্গৰাজ্যৰ দায়িত্বকহে প্ৰথম স্থান দিয়া উচিত, কিন্তু দেশৰ দায়িত্বকো আমি আওকাণ কৰিব নোৱাৰো। প্ৰভু যীশুৱে এই বিষয়ে শিক্ষা দি গৈছে, আমি সেই ঘটনাটো চাব খুজিছো। এবাৰ প্ৰভু যীশুৰ শত্ৰুসকলে তেওঁক হলঠেকত পেলাবলৈ সুধিছিল যে আমি কৈশৰক কৰ দিম নে নিদিম। প্ৰভু যীশুৱেও তেওঁলোকক এটা সুন্দৰ শিক্ষা দিব বিচাৰিছিল। সেইকাৰণে প্ৰভুৱে কৈছিল, তোমালোকে মোক এটা মুদ্ৰা দিয়া। তেওঁলোকে মুদ্ৰা এটা প্ৰভু যীশুৰ হাতত দিয়াত তেওঁ সেই মুদ্ৰাটো হাতত লৈ সুধিলে, মুদ্ৰাটিৰ ওপৰত এয়া কাৰ মোহৰ? তেওঁলোকে ক'লে, কৈশোৰৰ। তেতিয়া প্ৰভু যীশুৱে ক'লে, যি কৈশোৰৰ তাক কৈশোৰক দিয়া, আৰু যি ঈশ্বৰৰ তাক ঈশ্বৰক দিয়া। কৈশোৰ আছিল সেই দেশৰ ৰজা, অৰ্থাৎ ৰজাক কৰ দিবলৈ প্ৰভু যীশুৱে কেতিয়াও বাধা দিয়া নাই, বৰং ৰজাক কৰ দিবলৈহে উপদেশ দিছে। কাৰণ শাসনকৰ্তাসকলক আচলতে ঈশ্বৰেই প্ৰথমে স্থাপন কৰিছিল, আৰু মানুহক কিছুমান অধিকাৰ তেওঁই দিছিল। এই বিষয়ে আদি পুস্তক 9 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত কোৱা হৈছে, যি মানুহে মানুহৰ ৰক্তপাত কৰে, মানুহৰ দ্বাৰাই তাৰো ৰক্তপাত কৰা যাব, কিয়নো ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰ দৰে মানুহ সৃষ্টি কৰিলে। মানৱ জীৱনৰ প্ৰতি ঈশ্বৰৰ সন্মান আছে, কাৰণ তেওঁৰ দৃষ্টিত মানুহ বৰ মূল্যৱান। সেইকাৰণে আনৰ ৰক্তপাত কৰাৰ অধিকাৰ কোনো মানুহৰ নাই। কিন্তু আজিকালি দিনকাল বহুত সলনি হ'ল। আজিকালি নৰবধিজন বীৰ পুৰুষৰ নিচিনা হয়, সৎকৰ্ম কৰাজনক সমাজে হয়তো মূৰ্খ বুলি হাঁহে। আজিকালি ভাল কামক বেয়া বোলা হয়, বেয়া কামকো ভাল বোলা হয়। আজিকালি পৃথিৱীৰ এই অৱস্থাৰ বাবে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে এই অৱস্থা সলনি হয়। পাচনি পৌলেও তিমঠিয় 2 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদলৈ এইদৰে কৈ গৈছে, মই প্ৰথমতে এই আদেশ দিছো যে সকলো মানুহবিলাকৰ কাৰণে, বিশেষকৈ আমি যেন সকলো ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিম, তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক। এইয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয়। কিন্তু প্ৰিয় শ্ৰোতা, স্বৰ্গৰাজ্যৰ নাগৰিক হিচাপে বিশ্বাসকাৰীসকলৰ যি দায়িত্ব, সেয়া হ'ল আত্মিক দায়িত্ব, আৰু এখন দেশৰ নাগৰিক হিচাপে যি দায়িত্ব, সেয়া হৈছে সাধাৰণ নাগৰিকৰ দায়িত্ব। এই দুয়োটা বেলেগ বেলেগ দায়িত্ব হোৱা হেতুকে খ্ৰীষ্টীয় মণ্ডলী আৰু দেশৰ বিষয় অৰ্থাৎ জাগতিক বিষয়ত পাৰ্থক্য ৰাখিব লগা হয়। এই বিষয়ে 13 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিব খুজিছো, প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক, কিয়নো ঈশ্বৰৰ পৰা নহলে কোনো ক্ষমতা নাই, আৰু যি যি আছে সেইবোৰ ঈশ্বৰৰ নিৰূপিত। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে আমি আমাৰ শাসনকৰ্তাসকলক মানি চলিব লাগে, কাৰণ আচলতে ঈশ্বৰে তেওঁলোকক সেই শাসনত অধিষ্ঠিত কৰিছে। এইটো অৱশ্যে সঁচা যে এই জগতখন ছয়তানৰ, আৰু সেইকাৰণে সকলো শাসন ব্যৱস্থাতেই অন্যায়, অবিচাৰ আৰু দুৰ্নীতি ছয়তানে সুমুৱাই দিয়ে। কিন্তু তথাপিতো ইয়াৰ ওপৰত ঈশ্বৰৰ নিয়ন্ত্ৰণ আছে। বুৰঞ্জীয়ে আমাক কৈ আছে যে একোখন দেশ কেনেকৈ এটা সময়ত গৌৰৱ আৰু ঐশ্বৰ্যৰ উচ্চ শিখৰত উপনীত হয়, আৰু কেনেকৈ কিছু বছৰ পাছতেই তেনেকুৱা দেশৰো পতন হয়। কিয় বাৰু? তাৰ কাৰণ হ'ল অন্যায় আৰু দুৰ্নীতি। ইয়াৰ দ্বাৰা প্ৰমাণ পোৱা যায় যে জগতৰ ওপৰতো ঈশ্বৰৰ শাসন আছে, কিন্তু সেইবুলি ঈশ্বৰে তেওঁৰ স্বৰ্গীয় সিংহাসনো এৰি দিয়া নাই। ৰথত উঠি তেওঁ জগতৰ সকলো নিৰীক্ষণ কৰি আছে। জগতৰ উত্থান পতনক লৈ তেওঁ বিশেষ চিন্তিত নহয়। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে যিহুদিয়াৰ ৰজা উজ্জিয়াই যেতিয়া মৰিছিল, তেতিয়া যিচয়া বৰ নিৰাশ হৈছিল, কাৰণ উজ্জিয়া এজন ভাল ৰজা আছিল। যিচয়াই ভাবিছিল যে তেওঁৰ মৃত্যু হোৱা হেতুকে দেশত একতা নাইকিয়া হ'ব। সেইকাৰণে যিচয়াই দেশৰ সুস্থিৰতাৰ হকে প্ৰাৰ্থনা কৰিবলৈ মন্দিৰলৈ গৈছিল। মন্দিৰত তেওঁ ঈশ্বৰক দেখা পাইছিল। ইয়াৰ অৰ্থ হ'ল, উজ্জিয়া মৰিল যদিও ঈশ্বৰ মৰা নাই, আৰু এই জগতকো তেওঁ পৰিত্যাগ কৰা নাই। বিভিন্ন ৰজা আহিল গ'ল, বিভিন্ন শাসন ব্যৱস্থা আহিল গ'ল, হয়তো আৰু আহিব, কিন্তু একমাত্ৰ এজনা ঈশ্বৰ, তেওঁ ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু, তেওঁৰ শাসন চিৰদিন চলি আছে, চলি থাকিব। সেইজনা ঈশ্বৰক আপুনি বাৰু চিনি পায়নে? সেইজনা ঈশ্বৰৰ হাতত আপোনাৰ জীৱন শুধাই দিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্রেমর বাণী দিলা বলে জ্ঞান।